এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত, বিজেপিৰ সভাপতি নীতিন নবীনৰ কাছাৰ জিলাৰ প্ৰচাৰ অভিযান, ৰাজ্যৰ কেইবাখনো জিলাত নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে ডাক বেলটযোগে ভোটদান অব্যাহত, নিৰাপত্তা বাহিনীৰ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশৰ চেষ্টা চলোৱা বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী, গেছ চিলিণ্ডাৰৰ বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম আৰু যাৱতীয় নীতি নিয়ম পালন নকৰাৰ বাবে পাঁচটা ৰন্ধন গেছ বিতৰণ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ দিল্লী কেপিটেলছক জয়ৰ বাবে 163 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই ভোটদাতাৰ মন জয়ৰ বাবে দিনে নিশাই আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। লাবক খেলপথাৰত আয়োজিত এই জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আজি শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰতো দলটোৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ নামটি বৰচলাত নিৰ্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ কৰুণাকান্ত মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত সভাত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হৈ তেওঁ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ'ব বুলি আশা প্ৰকাশ কৰে।
যেতিয়াৰ পৰা অসমত মানুহৰ মাজত এটা আস্থাৰ পৰিৱেশ হ'ল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে, ল'ৰা ছোৱালীয়ে পুলিচৰ কাৰণে সাজু হ'ল, ADREৰ কাৰণে পঢ়া শুনা কৰিলে, অসমখনতে যুৱ প্ৰজন্মৰ মানসিকতাত এটা ডাঙৰ পৰিৱৰ্তন হ'ল। এইবাৰ এই বৈশাহাবী চাহ বাগিচাত থিয় হৈ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, এইবাৰ আমাৰ চৰকাৰ আহিব, আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰীতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ মাহমৰাৰ জাজলি পাঁচালী ৰাজহুৱা খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ সমৰ্থনত আয়োজিত জনসভাত অংশ লয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সোণাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ আন এখন নিৰ্বাচনী সভাতো ভাগ লয়। তেওঁ আজি নাজিৰা আৰু মৰিয়নী সমষ্টিতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দেৰগাঁও সমষ্টিৰ NDA সমৰ্থিত বিজেপি প্ৰাৰ্থী ডঃ মৃদুল কুমাৰ দত্তৰ হৈ দক্ষিণ হেঙেৰা আকু কাকডুঙা মণ্ডলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বাক্সা জিলাতো বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। বাক্সা বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই আজি বৰঘাগ্ৰা নৱদিহিৰাত নিৰ্বাচনী প্ৰচাৰ চলায়। জিলাখনৰ বাগানপাৰা পৰিষদীয় সমষ্টিত UPPLৰ সভাপতি প্ৰমোদ বড়োৱে নিচলামাৰীত প্ৰচাৰ চলায়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে আজি নাওবৈচা, ৰঙানদী আৰু লক্ষীমপুৰ সমষ্টিত প্ৰচাৰ চলায়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই দিশপুৰ সমষ্টিত প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজান সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ লয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মাজুলী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ 3খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো 4টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। কংগ্ৰেছ দলৰ সাংসদ ইমৰাণ প্ৰতাপ গিৰিয়ে আজি পূব গোৱালপাৰা সমষ্টিত দলীয় প্ৰাৰ্থী AK ৰচিদ আলমৰ হৈ প্ৰচাৰ চলায়। আনহাতে পশ্চিম গোৱালপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ হৈ দলটোৰ যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যই প্ৰচাৰ চলায়। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি গোৱালপাৰা পূব সমষ্টিৰ দলীয় প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত শ্ৰীবৰাই কংগ্ৰেছ দলক সমালোচনা কৰে আৰু উন্নয়নৰ স্বাৰ্থত অগ্ৰবৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ আহান জনায়। নলবাৰী বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই লাওতোলাত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টি সমষ্টিয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গৌৰীপুৰ, বিলাচীপাৰা আৰু পৰ্বতজোৰাত দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়। তেওঁ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাইজৰ প্ৰতি আহান জনায়।
এনেকুৱা এখন নতুন বৰ অসম বিচাৰোঁ যি বৰ অসমত মাত্ৰ এজন মুখ্যমন্ত্ৰীৰ ওচৰত 12,000 বিঘা মাটি নাথাকে। আমি এনেকুৱা এখন নতুন বৰ অসম বিচাৰোঁ য'ত 10 লাখ সেউজীয়া ভূমিপুত্ৰসকলক ভূমি পট্টা আমাৰ নেতৃত্ব চৰকাৰে দিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানী আম্বানী পতঞ্জলিক 50,000 বিঘা মাটি দিছে, কিন্তু আমার সরকার আহিলে আদানী আম্বানী নহয়, আমি দুখিয়া খিলঞ্জিয়া ভূমিপত্র মানুহক আমি ভূমিপত্র দিম, এয়া হল আমাৰ প্ৰতিশ্ৰুতি।
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰীয়ে নদুৱাৰ বিশ্বনাথ কলিয়াবৰ আৰু ঢকুৱাখানাৰ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অখিলেশ প্ৰসাদ সিঙে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত বিজেপি চৰকাৰক সমালোচনা কৰে। নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আলকালাম্বাই শিলচৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অভিজিৎ পাল আৰু বৰখলা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডাঃ অমিত কালোৱাৰৰ সমৰ্থনত আজি শিলচৰৰ অম্বিকাপুৰ, সুভাষনগৰ আৰু বৰখলাত নিৰ্বাচনী প্ৰচাৰ চলায়। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত শুনক শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ অৱলোকন।
শ্ৰীভূমি জিলাত মুঠ 4টা বিধানসভা সমষ্টি আছে। সমষ্টিকেইটা হ'ল কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি, কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি, পাথাৰকান্দি বিধানসভা সমষ্টি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টি। 9 এপ্ৰিলত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনত নিৰ্বাচনী তৎপৰতা অব্যাহত আছে। এইবাৰ শ্ৰীভূমি জিলাৰ প্ৰতিটো সমষ্টিতে তীব্ৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাথাৰকান্দি সমষ্টিত ইতিমধ্যে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। এইবাৰ সমষ্টিটোৰ পৰা একাধিক শক্তিশালী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা তথা বৰ্তমানৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ কাৰ্তিক সেন সিনহা, আন কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থী আৰু আঞ্চলিক দলৰ প্ৰাৰ্থী আছে। সমষ্টিটোত এইবাৰ মুখামুখি যুঁজৰ সম্ভাৱনা অধিক। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পাথাৰকান্দি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,80,201। এই সমষ্টিটো অসংৰক্ষিত আৰু শ্ৰীভূমি জিলাৰ বৃহৎ ভোটাৰ ভিত্তিক সমষ্টিসমূহৰ ভিতৰত অন্যতম। সমষ্টিটোত এইবাৰৰ নিৰ্বাচনত একাধিক আদৰ্শ ভোটকেন্দ্ৰ, মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আৰু নতুন ভোটাৰৰ বাবে বিশেষ সুবিধাযুক্ত বুথ স্থাপন কৰা হ'ব বুলি প্ৰশাসনিক সূত্ৰই জানিবলৈ দিছে। 2021ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ কৃষ্ণেন্দু পালে সমষ্টিটোৰ পৰা জয়লাভ কৰিছিল আৰু তেতিয়াৰে পৰাই সমষ্টিটোৰ বিধায়ক হিচাপে তেওঁ দায়িত্ব পালন কৰি আহিছে। তেওঁ এই সমষ্টিত বিজেপিৰ এগৰাকী শক্তিশালী মুখ হিচাপে পৰিচিত। ইয়াৰ পূৰ্বে 2011 চনত কংগ্ৰেছৰ মণিলাল গোৱালা আৰু 2006 চনত বিজেপিৰ কাৰ্তিক সেন সিনহাও এই সমষ্টিৰ পৰা জয়লাভ কৰিছিল। পাথাৰকান্দি সমষ্টিটো 1951 চনৰ পৰা অসম বিধানসভাৰ এখন ঐতিহাসিক আসন হিচাপে পৰিচিত। এই সমষ্টিত কংগ্ৰেছ, বিজেপি আৰু স্বতন্ত্ৰ প্ৰাৰ্থীৰ মাজত বিভিন্ন সময়ত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। এইবাৰ সমষ্টিটোত উন্নয়ন, পথ ঘাট, সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য আৰু স্থানীয় সমস্যাসমূহ মুখ্য নিৰ্বাচনী বিষয় হিচাপে উত্থাপিত হৈছে। আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমানৰ সৈতে মই পুলক গগৈ।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। 18,000 কোটি টকা ব্যয়েৰে অসমক বানমুক্ত কৰা হ'ব, সুৰক্ষিত হ'ব জনজীৱন। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যৰ কেইবাখনো জিলাত নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে আজি ডাক বেলতযোগে ভোটদান আৰম্ভ হৈছে। কামৰূপ জিলাৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত মুঠ 4,200 গৰাকী বিষয়া কৰ্মচাৰী আৰক্ষীয়ে ডাক বেলতযোগে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। এই বিষয়া কৰ্মচাৰীসকল কমলপুৰ, বকছয়গাঁও, হাজো, শুৱালকুছি, ৰঙিয়া, চমৰীয়া আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কামত নিয়োজিত। ভোটদান 8 এপ্ৰিললৈ চলিব। দক্ষিণ হালমৰা মানকাছৰ জিলাত কৰ্মৰত অন্য জিলাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভোটদান প্ৰক্ৰিয়াও আৰম্ভ হৈছে। জিলাখনত চাকৰি সূত্ৰে কৰ্মৰত মুঠ 756 গৰাকী কৰ্মচাৰীক পলিং বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এই বিষয়াসকলে হাতীঙিমাৰী মহাবিদ্যালয়ত 3 দিনৰ ভিতৰত ভোটদান সম্পন্ন কৰিব পাৰিব। চিৰাং জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত পলিং বিষয়া আৰু আৰক্ষী কৰ্মচাৰীৰ বাবে ডাকযোগে ভোটদানৰ ক্ষেত্ৰত জিলা নিৰ্বাচনী বিভাগে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাৰ আংশিক সংশোধন ঘটোৱা হৈছে। সেই অনুসৰি চিডলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ বাবে আজি আৰু কাইলৈ পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ পুলিচ ৰিজাৰ্ভত ডাক বেলতযোগে ভোটদানৰ ব্যৱস্থা কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে নিয়োজিত সকলো বিষয়া কৰ্মচাৰীক সংগঠিত ব্যৱস্থা অনুসৰি ভোটদানৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে চিডলি, চিৰাং বিধানসভা সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যত জড়িত বিষয়াসকলে কাইলৈ আৰু পৰহিলৈ ইউএন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুৱা 10 বজাৰ পৰা ভোটদান কৰিব পাৰিব। বিজনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যত জড়িত বিষয়াসকলেও কাইলৈ আৰু পৰহিলৈ বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা ভোটদান কৰিব পাৰিব। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়তে অসমত ব্যাপক হাৰত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশৰ চেষ্টা চলাইছে। অসমৰ লগতে পশ্চিমবংগতো অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশৰ চেষ্টা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। চোৰাংচোৱা সংস্থাই এই সন্দৰ্ভত অসম আৰু পশ্চিমবংগৰ আৰক্ষীক সতৰ্ক কৰি দিছে। নিৰ্বাচনৰ পূৰ্বে দুয়োখন ৰাজ্যতে পৰিস্থিতি অশান্ত কৰি তোলাৰ উদ্দেশ্যে অনুপ্ৰৱেশৰ চেষ্টা চলি আছে বুলি চোৰাংচোৱা সংস্থাই সকীয়াই দিছে। ৰাজ্য চৰকাৰে গেছ চিলিণ্ডাৰৰ বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম আৰু যাৱতীয় নীতি নিয়ম পালন নকৰাৰ বাবে পাঁচটা ৰন্ধন গেছ বিতৰণ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল কৰিছে। মুখ্য সচিবৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা বিজ্ঞপ্তি অনুসৰি ৰাজ্য চৰকাৰে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰন্ধন গেছৰ যোগানৰ বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু নিৰীক্ষণৰ সময়ত নীতি নিৰ্দেশনা উলংঘ কৰাৰ কথা পোহৰলৈ অহাৰ বাবে এই পাঁচটা বিতৰণ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। বিজ্ঞপ্তিটোত প্ৰকাশ কৰা মতে এই প্ৰতিষ্ঠানকেইটালৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ মুকলি কৰা নহয় আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে চিলিণ্ডাৰ আবণ্টন দিয়া নহ'ব। প্ৰতিষ্ঠানকেইটাৰ গ্ৰাহকসকললৈ অবিৰত যোগান সুনিশ্চিত কৰাৰ বাবে তেওঁলোকৰ বাবে বিকল্প বিতৰক প্ৰতিষ্ঠানৰ পৰা গেছ যোগানৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে ৰন্ধন গেছ মজুত থকা বুলি আৰু ঘৰুৱা উপভোক্তাসকলে 100% আবণ্টন লাভ কৰি যাব বুলি আশ্বাস দিছে। দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰকাৰে ভীতিগ্ৰস্ত হৈ অনাহকতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় আৰু বুকিং নকৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে পেট্ৰলিয়ামজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ অবিৰত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে ৰন্ধন গেছ বিতৰকসকলৰ ওচৰত 5 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে আৰু বৈধ পৰিচয় পত্ৰ দেখুৱাই এনে চিলিণ্ডাৰ ক্ৰয় কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যোৱা 23 মাৰ্চৰ পৰা 5 কিলোগ্ৰাম ওজনৰ প্ৰায় 570,000 চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিক্ৰী 95% বৃদ্ধি পাইছে আৰু কালি প্ৰায় 51 লাখ চিলিণ্ডাৰ প্ৰদান কৰা হৈছে। মন্ত্ৰালয়ে লগতে জনসাধাৰণক PNG, ইণ্ডাকচন আৰু ইলেক্ট্ৰিক কুকটপছৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উদগনি দিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে প্ৰচাৰ কৰি থকা অসম বিধানসভা নিৰ্বাচন 2026 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানত আজি সন্ধিয়া 7:20 ৰাজ্যৰ কেইবাটাও স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
অসম জাতীয় পৰিষদৰ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুণকী চৌধুৰীয়ে বিজেপিৰ ITCL-এ ছ'চিয়েল মিডিয়াত AI জেনেৰেটেড ভুৱা ভিডিঅ' প্ৰস্তুত কৰি তেওঁৰ বিৰুদ্ধে নেতিবাচক প্ৰচাৰ চলোৱাৰ অভিযোগত আজি গুৱাহাটীৰ পাণবজাৰ থানাত এটা গোচৰ তৰে। প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ ITCL আৰু কেইবাজনো লোকে তেওঁৰ লগতে পৰিয়ালৰ বিৰুদ্ধে কেইবাদিনো ধৰি ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ তথ্যসহ আৰক্ষীৰ ওচৰত দাখিল কৰে। ভোটদাতাসকলে ECI নেট মঞ্চৰ জৰিয়তে নিজৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ শৈক্ষিক যোগ্যতা আৰু পূৰ্বতে কোনো অপৰাধৰ সৈতে জড়িত থকা নথকাৰ তথ্য লাভ কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ভোটদাতাসকলে প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামাও ডাউনলোড কৰিব পাৰিব। ECI নেট বিশ্বৰ সৰ্ববৃহৎ ভোটদাতা সেৱা মঞ্চ আৰু ইয়াৰ জৰিয়তে নিৰ্বাচন আয়োগৰ 40টাৰো অধিক এপ আৰু পৰ্টেল একত্ৰিত কৰি সৰল অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগে অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটদাতাসকলক বেতনসহ ছুটী মঞ্জুৰ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে প্ৰকাশ কৰা মতে যিকোনো ব্যৱসায়, বাণিজ্য, ঔদ্যোগিক প্ৰতিষ্ঠান অথবা অন্য প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলক সেইদিনা বেতনসহ ছুটী মঞ্জুৰ কৰিব লাগিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ৰ বাবে 163 ৰাণৰ লক্ষ্য বান্ধি দিছে। খেলখনত টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে মুম্বাই ইণ্ডিয়ানছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে সৰ্বাধিক 51 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে বাতৰি যুগুতোৱাৰ পৰলৈকে 16 অভাৰত 3টা উইকেট হেৰুৱাই 149 ৰাণ সংগ্ৰহ কৰিছে। ইপিনে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি হ'বলগীয়া আন এখন খেলত গুজৰাট টাইটানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত। বিজেপিৰ সভাপতি নীতিন নবীনৰ বৰাক উপত্যকাত প্ৰচাৰ অভিযান। ৰাজ্যৰ কেইবাখনো জিলাত নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে ডাক বেলটযোগে ভোটদান অব্যাহত। নিৰাপত্তা বাহিনী নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ সুযোগ লৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশৰ চেষ্টা চলোৱা বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী। গেছ চিলিণ্ডাৰৰ বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম আৰু যাৱতীয় নীতি নিয়ম পালন নকৰাৰ বাবে 5টা ৰন্ধন গেছ বিতৰণ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ দিল্লী কেপিটেলছক জয়ৰ বাবে 163 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।